পঞ্চম পৰ্যায়ত অহা 20 মে'ত দেশৰ 49টা সমষ্টিত হবলগীয়া লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ পৰহিলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আনহাতে ষষ্ঠ পৰ্যায়ত 25 মে'ত আৰু সপ্তম পৰ্যায়ত অহা 1 জুনত 57টা সমষ্টিত হবলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ প্ৰতাপগড়, জনপুৰ, ভদোহী আৰু আজমগড়ত প্ৰচাৰ চলায়। নিজৰ ভাষণত তেওঁ NDA চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ সৈতে দাঙি ধৰাৰ লগতে কংগ্ৰেছ দলে তোষামোদৰ ৰাজনীতি কৰি আহিছে বুলি মন্তব্য কৰে। আজমগড়ত বিজেপিৰ সাংসদ তথা প্ৰাৰ্থী দীনেশ লাল যাদৱ নিৰহুৱাৰ সমৰ্থনত আয়োজিত জনসভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে দলে ধনে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত ভিত্তিহীন কথা প্ৰচাৰ কৰিছিল যদিও জনসাধাৰণে সত্য উপলব্ধি কৰিছে। দেশৰ গণতন্ত্ৰৰ উৎসৱ সদৃশ সাধাৰণ নিৰ্বাচনৰ বাতৰিয়ে বিশ্ব সংবাদ পত্ৰসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ইজনে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ওড়িশাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। তেওঁ ৰাজ্যখনৰ পদমপুৰত আয়োজিত এখন সভাত অংশ লোৱাৰ লগতে ভূৱনেশ্বৰৰ বাৰীচাহিৰ পৰা এটা ৰোড শ্ব অংশ লয়। তেওঁ বৰগড় আৰু সুন্দৰগড়ত জনসভাত ভাষণ দিয়ে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিহাৰত আয়োজিত এখন জনসভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। তেওঁ কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰি দেশবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে এই মন্দিৰ নিৰ্মাণ ক্ষেত্ৰত অৱহেলা কৰি আহিছে। ইফালে আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে সমাজবাদী পাৰ্টীৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ সৈতে এখন সংবাদমেলত অংশ লয়। কেজৰিৱালে কয় যে বিজেপিয়ে সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলাব বিচাৰিৰ বাবে 400খনতকৈ অধিক আসন লাভৰ প্ৰয়াস চলিছে। অমৃতসৰত অপাৰ আধাৰত শ্ৰী কেজৰিৱালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰবানন্দ সিং মানৰ সৈতে আজি বিয়লি 6 বজাত এটা ৱেবিনাৰত অংশগ্ৰহণ কৰিব। ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি ওড়িশাত উপস্থিত হৈ এখন সৰ্বমেল সম্বোধন কৰে। বিজেপিৰ মুৰববী তথা ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও আজি ভূৱনেশ্বৰত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ওড়িশাৰ বৰগাঁও, সুন্দৰগড়, বোলাংগীৰ, কান্ধামাল আৰু আস্কা লোকসভা সমষ্টি আৰু 35টা বিধানসভা সমষ্টিৰ বাবে অহা 20 মে'ত ভোটগ্ৰহণ কৰা হ'ব। পৰহিলৈ আসনকেইখনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ প্ৰথম 4টা পৰ্যায়ত চাৰ্ভে আকাৰৰ নিযুক্তিকৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে বুলি আজি এক বিবৃতিযোগে প্ৰকাশ কৰিছে। আয়োগৰ বিবৃতি অনুসৰি প্ৰথম 4টা পৰ্যায়ত ভোটদান ৰখা হৈছে 64.95%। ভোটদানৰ হাৰ বছৰ হোৱাতে বিশ্ববাসীলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে বুলি আয়োগে প্ৰকাশ কৰে। ইয়াৰ লগতে বাকী থকা 3টা পৰ্যায়তো ভোটাৰসকলক বৃহৎ হাৰত ভোটদান কৰিবলৈ আয়োগে আহ্বান জনাইছে। বাকী থকা 3টা পৰ্যায়ত ভোটৰ হাৰ বৃদ্ধি কৰিবলৈ আয়োগে ভোটাৰসকলক সুবিধা প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। আয়োগৰ ভোটাৰসকলক সজাগ কৰিবলৈ আয়োগে জনাকৈ শিল্পীৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত সংস্থাৰো সহায় দিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বংশৰ সংৰক্ষিত বনাঞ্চলত আজি ঘৰৰ চোৰাং চিকাৰ টাস্ক ফৰ্চৰ দ্বিতীয়খন বৈঠক আজি অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিষয় সঞ্চালক প্ৰধান হৰমিত সিঙৰ লগতে আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক, মাণ্ডলিক বন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত গড় সংৰক্ষণৰ বাবে গ্ৰহণ কৰি থকা ব্যৱস্থা, বন বিভাগ আৰু আৰক্ষী সমন্বিত কাৰ্যকলাপ তথা বন সুৰক্ষা বাহিনীৰ নিয়োগ আৰু সবলীকৰণৰ লগতে চোৰাংচোৱা নেটৱৰ্ক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হয়। টাস্ক ফৰ্চৰ লগতে চোৰাং চিকাৰীৰ বিৰুদ্ধে পদক্ষেপ শক্তিশালী কৰাৰ লক্ষ্যৰে গঠিত সমিতিত বিষয় সঞ্চালক প্ৰধান, নগাঁও, গোলাঘাট, যোৰহাটৰ মাজুলী বিষয়া আৰু অসম বন সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্টক অতিৰিক্ত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত ৰাজ্য বনাঞ্চলত গড়ৰ সংখ্যা বৃদ্ধি পোৱাৰ উপৰি ন ন বনাঞ্চলত গড়ৰ বিচৰণ দেখা দিছে। ইয়াৰ ওচৰত যোৱা দুবছৰত গোৰাচাপৰি আৰু মাজুলীত গড়ৰ বিচৰণ দেখা দিছে। আজিৰ বৈঠকখনত গড়সকল সকলো অঞ্চলতে নিয়মীয়াকৈ জিলা পৰ্যায়ৰ সমন্বয় সভা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়া হয়। উত্তৰাখণ্ডৰ ডেৰাডুনত আয়োজিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ তামৰণি জেনেৰাই গাঁৱৰ পবিত্ৰ প্ৰজ্ঞাই বৰঞ্জৰ পদক লাভ কৰিছে। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাৰ বাবে মনোনীত হৈছে। যোৱা 18-12 মে'লৈ ডেৰাডুনত এই সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আইপিএল নেট প্ৰতিযোগিতাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হবলগীয়া এখন খেলত গুজৰাট টাইটান্স চানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধ্যা 7:30 বজাত আৰম্ভ হ'ব। হায়দৰাবাদে বৰ্তমানলৈকে 14 পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। শুভমান নেতৃত্বাধীন গুজৰাট টাইটান্ছ 11 পইণ্টেৰে অষ্টম স্থানত আছে। আনহাতে কলকাতা নাইট ৰাইডাৰ্ছ 19 পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে। আমাৰ এতিয়া বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ।